আকাশবাণী গুৱাহাটী। এতিয়া শুনক, দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত প্ৰদান কৰা মন কী বাতৰ অসমীয়া ৰূপান্তৰ।
মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। কাইলৈ 29 আগষ্ট হকীৰ যাদুকৰ ধ্যানচাঁদৰ জন্মদিৱস। এই দিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে উদযাপন কৰা হয়। মই ধ্যানচাঁদ দেৱক মোৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু এই সুযোগতে আপোনাসৱক তেওঁৰ দেশৰ প্ৰতি অৱদানৰ কথা মনত পেলাই দিব খুজিছোঁ। তেওঁ 1928 চনত, 1932 চনত আৰু 1936 চনত অলিম্পিকত ভাৰতৰ হকী খেলত স্বৰ্ণজয়ৰ ক্ষেত্ৰত এক মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আমি সকলো ক্ৰিকেট প্ৰেমীয়ে ব্ৰেডমেনৰ নাম জানো। তেওঁ ধ্যানচাঁদ সম্পৰ্কে কৈছিল, "হি স্ক'ৰছ গ'লছ লাইক ৰাণছ". ধ্যানচাঁদ ডাঙৰীয়া স্পৰ্টছমেন স্পিৰিট আৰু দেশভক্তিৰ এক জীৱন্ত উদাহৰণ। এবাৰ কলকাতাত এখন খেলৰ সময়ত এজন বিপক্ষৰ খেলুৱৈয়ে ধ্যানচাঁদ ডাঙৰীয়াৰ মূৰত হকী ষ্টিকেৰে প্ৰহাৰ কৰিলে। সেই সময়ত খেল শেষ হ'বলৈ মাত্ৰ 10 মিনিট বাকী আৰু ধ্যানচাঁদ ডাঙৰীয়াই সেই 10 মিনিটত 3টাকৈ গ'ল দি ক'লে যে, "মই আঘাতৰ প্ৰতিশোধ গ'লৰ দ্বাৰা ল'লোঁ". প্ৰিয় দেশবাসী, এনেই যেতিয়াই মন কী বাতৰ সময় হয় তেতিয়া মাই গভত অথবা নৰেন্দ্ৰ মোদী এপত বহুবোৰ দিহা পৰামৰ্শ আহে যিবোৰ বৈচিত্ৰৰে ভৰা। কিন্তু এইবাৰ মই মন কৰিলোঁ বেছিভাগেই ৰিঅ' অলিম্পিক সম্পৰ্কে মই কিবা এটা কোৱাটো বিচাৰে। সাধাৰণ নাগৰিকৰ ৰিঅ' অলিম্পিক সম্পৰ্কে ইমান আত্মীয়তা, ইমান সচেতনতা আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত হেঁচা প্ৰয়োগ যাতে মই এই অলিম্পিক সম্পৰ্কে কিবা এটা কওঁ, মই এইবোৰক এটা যোগাত্মক ৰূপত গ্ৰহণ কৰিছোঁ। ক্ৰিকেটৰ বাদেও ভাৰতীয় নাগৰিকসকলৰ আন খেলৰ প্ৰতিও ইমান ভালপোৱা, ইমান সচেতনতা আৰু ইমান জ্ঞান আছে, মোৰ বাবে এনেবোৰ বাৰ্তা পঢ়া এয়াও নিজে নিজে এক ডাঙৰ প্ৰেৰণাৰ কাৰণ হৈ পৰে। এজন শ্ৰীমান অজিত সিংহই নৰেন্দ্ৰ মোদী এপত লিখিছে, "অনুগ্ৰহ কৰি এইবাৰ মন কী বাতত কন্যা সন্তানৰ শিক্ষা আৰু ক্ৰীড়াত তেওঁলোকৰ অংশীদাৰিত্ব সম্পৰ্কে নিশ্চয় কিছু কথা ক'ব, কিয়নো ৰিঅ' অলিম্পিকত মেডেল জয় কৰি তেওঁলোকেই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে". কোনোবা এজন শচীনে লিখিছে, "আপোনালৈ অনুৰোধ, এইবাৰৰ মন কী বাতত সিন্ধু, সাক্ষি আৰু দীপা কৰ্মকাৰৰ কথা নিশ্চিতভাৱে উল্লেখ কৰিব। আমি যি পদক অৰ্জন কৰিলোঁ সেয়া আমাক জীয়ৰীহঁতেই আনি দিলে। আমাৰ জীয়ৰীহঁতে আকৌ এবাৰ নিশ্চিত কৰিলে যে তেওঁলোক কোনো প্ৰকাৰেই আন কোনোতকৈ কোনোগুণে কম নহয়। এই জীয়ৰীহঁতৰ এগৰাকী উত্তৰ ভাৰতৰ, এগৰাকী দক্ষিণ ভাৰতৰ, এগৰাকী পূৰ্ব ভাৰতৰ আৰু হয়তো আন কোনোবা ভাৰতবৰ্ষৰ আন কোনো প্ৰান্তৰ। এনেহে লাগে যেন সমগ্ৰ দেশৰ জীয়ৰীহঁতে দেশৰ নাম উজ্জ্বল কৰিবৰ বাবে এক দায়িত্ব মূৰ পাতি লৈছে। মাই গভত শিখৰ ঠাকুৰে লিখিছে, "আমি অলিম্পিকত আৰু ভাল ফল প্ৰদৰ্শন কৰিব পাৰিলোহেঁতেন". তেওঁ লিখিছে, "আদৰণীয় মোদী ডাঙৰীয়া, পোনপ্ৰথমে ৰিঅ'ত আমি জিকা 2টা মেডেলৰ বাবে অভিনন্দন। কিন্তু মই এই দিশে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি কওঁ যে আমাৰ প্ৰদৰ্শন সঁচাই ভাল আছিলনে?" আৰু ইয়াৰ উত্তৰ হ'ল, "নহয়। আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত এক দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰাৰ প্ৰয়োজন আছে। আমাৰ পিতৃ মাতৃসকলে আজি পঢ়া শুনাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। সমাজত এতিয়াও খেলক সময়ৰ অপচয় বুলি ভবা হয়। আমাৰ এই ধাৰণাৰ পৰিৱৰ্তনৰ সময় আহি পৰিছে। সমাজক মটিভেশ্যনৰ প্ৰয়োজন আছে আৰু এই কাম আপোনাতকৈ ভালকৈ আন কোনেও কৰিব নোৱাৰে।" এনেদৰেই শ্ৰীমান সত্যপ্ৰকাশ মেহৰাই নৰেন্দ্ৰ মোদী এপত লিখিছে, "মন কী বাতত এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিজ সম্পৰ্কে ফ'কাছ কৰাৰ প্ৰয়োজন আছে, বিশেষকৈ শিশু আৰু যুৱক যুৱতীসকলৰ ক্ৰীড়া সম্পৰ্কে।" এক প্ৰকাৰে ক'বলৈ গ'লে এনে ভাবকেই হাজাৰজনে ব্যক্ত কৰিছে। এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে আমাৰ আশাৰ অনুৰূপ প্ৰদৰ্শন আমি কৰিব নোৱাৰিলোঁ। কিছু ক্ষেত্ৰত এনেও হ'ল যে যিসকল খেলুৱৈয়ে ভাৰতত যেনে প্ৰদৰ্শন কৰিছিল তাত সেইখিনিও প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ'ল আৰু পদক তালিকাটো কেৱল 2টা পদকহে আমি জয় কৰিলোঁ। কিন্তু এইটোও সত্য যে পদক জয় নকৰা সত্ত্বেও যদি গভীৰভাৱে লক্ষ্য কৰা যায় তেন্তে দেখা যায় কেতবোৰ বিষয়ত প্ৰথমবাৰ ভাৰতীয় খেলুৱৈসকলে বহু ভাল প্ৰদৰ্শন কৰিলে। এতিয়া চাওকচোন, শ্বুটিঙত আমাৰ অভিনৱ বৃন্দাই চতুৰ্থ স্থান লাভ কৰিলে আৰু বহু কম ব্যৱধানৰ বাবে পদক লাভৰ পৰা বঞ্চিত হ'ল। জিমনাষ্টিক্সত দীপা কৰ্মকাৰেও চমৎকাৰ কৰিলে আৰু চতুৰ্থ স্থানত থাকিল, বহু কম ব্যৱধানৰ বাবে মেডেলৰ পৰা বঞ্চিত হ'ল। কিন্তু এই কথা আমি কেনেদৰে পাহৰিব পাৰোঁ যে অলিম্পিক আৰু অলিম্পিক ফাইনেলৰ বাবে কোৱালিফাই কৰা দীপা প্ৰথম ভাৰতীয় কন্যা। টেনিছত ছানিয়া মিৰ্জা আৰু ৰোহান বোপান্নাৰ যুটিটোৰ ক্ষেত্ৰতো একে কথাই হ'ল। এথলেটিক্সত এইবাৰ আমি ভাল প্ৰদৰ্শন কৰিলোঁ। পি টি ঊষাৰ পাছত 32 বছৰত প্ৰথমবাৰ ললিতা বাবৰে ট্ৰেক এণ্ড ফিল্ড ফাইনেলৰ বাবে কোৱালিফাই কৰিলে। আপুনি জানি সুখী হ'ব, 36 বছৰৰ পাছত মহিলা হকী দল অলিম্পিকত উপনীত হ'লগৈ। বিগত 36 বছৰত প্ৰথমবাৰ পুৰুষ হকী দল নকআউট পৰ্যায় পৰ্যন্ত উপনীত হ'লগৈ। আমাৰ দল যথেষ্ট শক্তিশালী আৰু আমোদজনক কথাটো হ'ল, আৰ্জেণ্টিনা যি স্বৰ্ণ জয় কৰিলে, তেওঁলোক গোটেই টুৰ্ণামেণ্টখনত এখন খেলতেই পৰাজিত হ'ল আৰু হৰুওৱা দলটো কোন আছিল? ভাৰতীয় দল। আহিবলগা সময়বোৰ নিশ্চিতভাৱে আমাৰ বাবে ভাল হ'ব। বক্সিঙত বিকাশ কৃষ্ণ যাদৱ কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত উপনীত হ'ল, কিন্তু ব্ৰঞ্জ পদকৰ পৰা বঞ্চিত হ'ল। কিছু সংখ্যক খেলুৱৈ, উদাহৰণস্বৰূপে অদিতি অশোক, দত্তু ভোকনল, অতনু দাস, বহুবোৰ এনে নাম আছে যাৰ প্ৰদৰ্শন ভাল আছিল, কিন্তু মোৰ প্ৰিয় দেশবাসী, আমি আৰু বহু ভাল কৰিব লাগিব। মই এখন কমিটি ঘোষণা কৰিছোঁ, ইনহাউচ কমিটি ভাৰত চৰকাৰৰ। এই কমিটি কাৰণবোৰৰ গভীৰলৈ যাব, বিশ্বত কেনেধৰণৰ প্ৰেক্টিছ চলিছে সেয়া অধ্যয়ন কৰিব, আমি যাতে ভাল কৰিব পাৰোঁ ইয়াৰ ৰোডমেপ তৈয়াৰ কৰিব। 2020, 2024, 2028 এক দূৰগামী চিন্তা চৰ্চাৰে আমি পৰিকল্পনা যুগুত কৰিব লাগিব। মই ৰাজ্য চৰকাৰসমূহকো কওঁ, আপোনালোকেও এনেধৰণৰ কমিটি তৈয়াৰ কৰক আৰু ক্ৰীড়া জগতত আমি কি কৰিব পাৰোঁ, আমাৰ একোখন ৰাজ্যই কি কৰিব পাৰে, ৰাজ্যই নিজৰ এটা বা দুটা খেল বাছি লওক, আমাৰ সামৰ্থ্য যাতে আমি প্ৰদৰ্শিত কৰিব পাৰোঁ। মই ক্ৰীড়া জগতৰ সৈতে জড়িত এছ'চিয়েচনসমূহকো এক নিৰপেক্ষভাৱেৰে চিন্তা কৰিবলৈ অনুৰোধ কৰিছোঁ। মই ভাৰতবৰ্ষৰ সকলো নাগৰিককো যাৰ এই বিষয়ত ৰাপ আছে তেওঁলোককো নৰেন্দ্ৰ মোদী এপত নিজৰ দিহা পৰামৰ্শ পঠাবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰলৈ লিখক, এছ'চিয়েচনসমূহে চিন্তা চৰ্চা কৰি নিজৰ মেমৰেণ্ডাম চৰকাৰলৈ পঠাওক। ৰাজ্য চৰকাৰসমূহো চিন্তা চৰ্চা কৰি নিজৰ দিহা পৰামৰ্শ আগবঢ়াওক। কিন্তু আমি সম্পূৰ্ণভাৱে সাজু হওঁ আৰু মোৰ বিশ্বাস, আমাৰ দেশৰ 125 কোটি ভাৰতবাসী, 65% যুৱ জনসংখ্যাৰ দেশ ভাৰতবৰ্ষই ক্ৰীড়া জগততো এক সুন্দৰ স্থানত উপনীত হ'ব, এই সংকল্পৰেই আমি আগবাঢ়িব লাগিব। মোৰ প্ৰিয় দেশবাসী, 5 ছেপ্টেম্বৰৰ দিনটো হৈছে শিক্ষক দিৱস। মই কিছু বছৰ ধৰি শিক্ষক দিৱসৰ দিনটোত বিদ্যাৰ্থীসকলৰ সৈতে বেছ কিছু সময় অতিবাহিত কৰোঁ। এজন বিদ্যাৰ্থীৰ দৰেই সময়বোৰ কটাওঁ। এই সৰু সৰু ল'ৰা ছোৱালীহঁতৰ পৰা বহু কথা শিকিব পাৰি। মোৰ বাবে 5 ছেপ্টেম্বৰৰ দিনটো কেৱল শিক্ষক দিৱসেই নহয়, শিক্ষা দিৱসো আছিল। কিন্তু এইবাৰ মই G20 শীৰ্ষ সন্মিলনলৈ যাবলগীয়া হ'ব, গতিকে মই ভাবোঁ যে আজিৰ এই মন কী বাতত মোৰ ক'বলগীয়াখিনি কৈ থওঁ। মানুহৰ জীৱনত মাতৃৰ যি স্থান, শিক্ষকসকলৰো সেই একে স্থানেই। আৰু এনেকুৱা গুৰুও আমি প্ৰত্যক্ষ কৰিছোঁ যি নিজতকৈ আনৰ চিন্তাই বেছি কৰে। তেওঁলোকে শিষ্যৰ বাবে, ছাত্ৰ ছাত্ৰীৰ বাবে জীৱন উৎসৰ্গা কৰে। এইকেইদিনত ৰিঅ অলিম্পিকৰ পিছত চাৰিওফালে পুল্লেল্লা গোপীচন্দৰ কথা বৰকৈ চৰ্চিত হৈছে। তেওঁ এজন ক্ৰীড়াবিদটো হয়েই, কিন্তু তেওঁ এজন ভাল শিক্ষকৰ এক জ্বলন্ত উদাহৰণ। মই আজি গোপীচান্দক এজন খেলুৱৈতকৈ অধিক এজন উত্তম শিক্ষক হিচাপেহে প্ৰত্যক্ষ কৰোঁ। শিক্ষক দিৱস উপলক্ষে পুল্লেল্লা গোপীচান্দক তেওঁৰ তপস্যাৰ বাবে, ক্ৰীড়াৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ বাবে আৰু নিজৰ বিদ্যাৰ্থীৰ সফলতাৰ তেওঁৰ আনন্দ লভাৰ বাবে, তেওঁৰ উত্তম পন্থাৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ। আমাৰ সকলোৰে জীৱনত শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান অনস্বীকাৰ্য। 5 ছেপ্টেম্বৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ জন্মদিন আৰু দেশে এই দিনটো শিক্ষক দিবস রূপে পালন করে আহিছে। জীবনের বহু উচ্চ স্থানত উপবিষ্ট হয়েও তেখেতে কিন্তু নিজকে সদায় এজন শিক্ষক হিসাবেহে গণ্য করেছিল। অকল এই নহয়, তেখেতে সদায় কৈছিল, ভাল শিক্ষক সেইজনেই যিজনের হৃদয়ত থাকা ছাত্রজন কাহানিও নমরে। রাষ্ট্রপতির দ্বারে আসনত উপবিষ্ট হয়েও শিক্ষক হিসাবে জিয়াই থকা, শৈক্ষিক মনের মাজর ছাত্রজনক জিয়াই রখা, এই কথা ডক্টর রাধাকৃষ্ণনের জীবন আর কর্মরাজিল লক্ষ্য করলে আমি উপলব্ধি করব পারোঁহক। মই মাঝে মাঝে কেতিয়াবা ভাবো, আর এনে বহু শিক্ষকর কথা এতিয়াও মোৰ মনত আছে, যিসকল আমার সৰু সৰু গাঁৱত এক প্রকার হিরো আছিল। আজি মই অতি আনন্দেৰে কব পাৰো যে মোৰ এজন শিক্ষক, বর্তমান তেখেতৰ বয়স 90 বছৰ, এতিয়াও তেখেতে মোলৈ চিঠি লিখে নিজ হাতেৰে লেখা। তেখেতে যিমানবোৰ গ্রন্থ অধ্যয়ন কৰিছে সেইবিলাকৰ কোনোখনৰ উল্লেখ তেখেতে কৰে আৰু সেইবিলাকৰ উদ্ধৃতিও দিয়ে। যোৱা মাহত মই কি কাম কৰিলোঁ, কোনবোৰ সঠিক হল, কোনবোৰ নহল ইত্যাদি ইত্যাদি কথাও মোক জনায়, যেন আজিও মই তেখেতৰ শ্রেণীৰ এজন ছাত্রহে। আজিও তেখেতে যেন মোৰ সৈতে করেসপন্ডেন্স পাঠ্যক্রমহে চলাইছে, আৰু এই 90 বছৰ বয়সতো তেখেতৰ যি সুন্দৰ হাতৰ আখৰ, ভাবি আচৰিত হওঁ, এই 90 বছৰ বয়সত তেখেতৰ ইমান সুন্দৰ লেখনি, মোৰ নিজৰ হাতৰ আখৰ ইমান বেয়া যে যেতিয়া কাৰোবাৰ সুন্দৰ হাতৰ আখৰ দেখো মোৰ মনত সেইজনৰ প্ৰতি শ্ৰদ্ধা উপচি পৰে। মোৰ দৰে আপোনাসবৰো এনে অভিজ্ঞতা নিশ্চয় আছে। আপোনাৰ জীৱনত যদি শিক্ষকৰ এনে অৱদান আছে যিগৰাকীয়ে আপোনাৰ জীৱনটো সুগঢ়িত কৰাত অৰিহণা যোগাইছে, তেন্তে তেনে অভিজ্ঞতাৰ কথা ৰাইজক জনাব পাৰে। এনে কৰিলে শিক্ষকসকলৰ প্ৰতি সমাজত সন্মান আৰু বাঢ়িব, আৰু এয়া আমাৰ কৰ্তব্যও। আপুনি নৰেন্দ্ৰ মোদী এপত শিক্ষকৰ আলোকচিত্ৰসহ এনে অভিজ্ঞতা বৰ্ণনা কৰিব পাৰে। চাওক, দেশত শিক্ষকৰ অৱস্থান এজন ছাত্ৰৰ দৃষ্টিৰে চোৱা উচিত, আৰু তেতিয়াহে শিক্ষকসকলে যথাযোগ্য সন্মান লাভ কৰিব। মোৰ প্ৰিয় দেশবাসী, কিছুদিনৰ পিছতে আমি গণেশ উৎসৱ পালন কৰিম। গণেশ দেৱতাক বিঘ্নহৰ্তা ৰূপত পূজা কৰা হয়, আৰু আমি বিচাৰোঁ আমাৰ দেশ, আমাৰ সমাজ, আমাৰ পৰিয়াল, আমাৰ প্ৰত্যেকৰে জীৱন যাতে সুৰক্ষিত হয়, নিৰ্বিঘ্ন হয়। গণেশ উৎসৱৰ কথা আহিলেই লোকমান্য তিলকৰ কথা মনলৈ অহাটো স্বাভাৱিক। সার্বজনিক গণেশ উৎসবর পরম্পরা লোকমান্য তিলকর প্রচেষ্টার ফল। এই উৎসবক তেখেতে রাষ্ট্র জাগরণের রূপ দিছিল, সমাজ সংস্কারের দিবসর রূপ দিছিল। এই সার্বজনিক গণেশ উৎসবর জড়িয়ে সমাজ জীবনক স্পর্শ করা সমস্যাবিলাকৰ কথা চর্চিত হোক, এনে কার্যপ্রণালীর উদ্ভাবন হোক যেবিলাকে সমাজত নতুন নতুন চিন্তা ধ্যান ধারণার উন্মেষ ঘটাব পারে। লোকমান্যই কোৱাৰ দৰে স্বৰাজ আমাৰ জন্মসিদ্ধ অধিকাৰ, এই বাণী কেন্দ্ৰীভূত মন্ত্ৰ হওক। এতিয়াতো গণেশ উৎসৱ কেৱল মহাৰাষ্ট্ৰতে সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ দেশেই উদযাপন কৰিবলৈ লৈছে। যুৱ সমাজে এই উৎসৱৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকৰ উৎসাহৰ সীমা নাই। বহুলোকে লোকমান্য তিলকৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ কাম কৰাৰ বাবে পূৰ্ণোদ্যমে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। সার্বজনীন বিষয়সমূহৰ সন্দৰ্ভত আলোচনা বিলোচনা চলোৱা হৈছে, লেখামেলাও কৰা হৈছে, আমোদ প্ৰমোদৰো ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ এই বিষয়সমূহক কলাত্মক ৰূপত পৰিৱেশন কৰা হৈছে যাতে সমাজত এটা জাগৰণ আহে। গণেশ উৎসৱৰ জৰিয়তে এটা লোকশিক্ষাৰ বৃহৎ অভিযান চলোৱাৰ প্ৰয়াস চলোৱা হৈছে। এতিয়া যিহেতু আমি এক স্বাধীন দেশৰ নাগৰিক, গতিকে স্বৰাজৰ ঠাইত সুৰাজ আমাৰ অধিকাৰ, এই বাণী সাৰোগত কৰি ল'ব পাৰোঁ। মই আপোনাসবক এই বৃহৎ অভিযানত অংশ ল'বলৈ আহ্বান জনাইছোঁ। এই কথা সত্য যে উৎসৱ পাৰ্বণ হৈছে সমাজৰ শক্তিস্বৰূপ। উৎসৱে ব্যক্তি আৰু সমাজ জীৱনত নতুন প্ৰাণৰ সঞ্চাৰ কৰে। উৎসৱ অবিহনে জীৱন প্ৰায় অসম্ভৱ, কিন্তু সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উৎসৱৰ পৰিৱৰ্তনো সাধিব লাগে। এইবাৰ লক্ষ্য কৰিছোঁ, গণেশ উৎসৱ আৰু দুৰ্গা পূজা সম্পৰ্কে বহু ব্যক্তিয়ে মোলৈ লিখিছে, আৰু তেওঁলোকৰ চিন্তা পাৰিপাৰ্শ্বিকতাক লৈ। এজন ব্যক্তি শ্ৰীমান শংকৰ নাৰায়ণ প্ৰশান্তে মোক কৈছে, মোদী ডাঙৰীয়া, আপুনি আপোনাৰ মন কী বাত অনুষ্ঠানৰ যোগেদি মানুহক বুজাওক যাতে প্লাষ্টাৰ অৱ পেৰিছেৰে নিৰ্মিত গণেশ মূৰ্তি ব্যৱহাৰ নকৰে। গাঁৱৰ পুখুৰীৰ পাৰৰ মাটিৰে নিৰ্মিত গণেশ মূৰ্তি ব্যৱহাৰ কৰিলে পৰিৱেশৰ কোনো হানি বিঘিনি নহয়। মই আপোনালোক সকলোকে আহ্বান জনাওঁ যাতে আমি গণেশ দেৱতা আৰু দুৰ্গা দেৱীৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰোঁ, যিটো আমাৰ বহু পুৰণি পৰম্পৰা। পৰিৱেশৰ সংৰক্ষণ, আমাৰ নদী পুখুৰীৰ সংৰক্ষণ, সেইবিলাকৰ পৰিৱেশৰ সংৰক্ষণ, সেইবিলাকত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ সংৰক্ষণ কৰা, এইবোৰটো ঈশ্বৰৰেই সেৱা। গণেশক কোৱা হয় বিঘ্নিনাশক বুলি। গতিকে আমি এনে গণেশৰ মূৰ্তি নিৰ্মাণ কৰা উচিত যি বিঘ্ননাশক, বিঘিনি সৃষ্টিকাৰী নহয়। মই নাজানো আপোনালোকে মোৰ এই ভাষ্য কেনেভাৱে গ্ৰহণ কৰে, কিন্তু এয়া মোৰেই কেৱল কথা নহয়, বহুতেই এনেদৰে ভাবিছে। আৰু মই কেইবাটাও বিষয় কেইবাবাৰো শুনিছোঁ। পুনেৰ এগৰাকী মৃৎশিল্পী শ্ৰীমান অভিজিৎ ধোৰফালে কোলহাপুৰৰ সংস্থা নৈসৰ্গ মিত্ৰ, বিজ্ঞান প্ৰবোধিনী, বিদৰ্ভৰ নিসৰ্গকৰ্তা, পুনেৰ জ্ঞান প্ৰবোধিনী আৰু মুম্বাইৰ গিৰগাওঁচা ৰাজা, এইসকলে গণেশৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰে আৰু সমাজত সজাগতাৰ সৃষ্টি কৰা কামত আগভাগ লয়। পৰিৱেশ অনুকূল গণেশ উৎসৱ, ইয়ো এটা সমাজ সেৱাৰ কাম। দুৰ্গা পূজালৈ অৱশ্যে এতিয়াও সময় আছে। এতিয়া আমি নিশ্চিত কৰোঁ মূৰ্তি সজা পুৰণি পৰিয়ালবোৰেও সংস্থাপন লাভ কৰিব, আৰু পুখুৰী অথবা নদীৰ মাটিৰে যদি সজা হয় তেন্তে আকৌ গৈ সেইবোৰ তাত মিহলি হৈ যাব, তেতিয়া পৰিৱেশো সুৰক্ষিত হ'ব। আপোনালোক সকলোকে গণেশ চতুৰ্থীৰ বহু শুভকামনা যাচিলোঁ। মোৰ প্ৰিয় দেশবাসী, ভাৰত ৰত্ন মাদাৰ টেৰেজা, 4 ছেপ্টেম্বৰত মাদাৰ টেৰেজাক সন্ত উপাধিৰে বিভূষিত কৰা হ'ব। তেওঁ গোটেই জীৱন আমাৰ দৰিদ্ৰ জনগণৰ সেৱাত উচৰ্গা কৰিলে। তেওঁৰ জন্ম আলবেনিয়াত, তেওঁৰ ভাষাও ইংৰাজী নাছিল, কিন্তু তেওঁ দৰিদ্ৰ লোকৰ সেৱা কৰাৰ যোগ্য কৰি তুলিবলৈ পূৰ্ণ প্ৰয়াস কৰিছিল আৰু জীৱনটোকো তেনেদৰে পৰিচালিত কৰিছিল। যি গোটেই জীৱন ভাৰতৰ দুখীয়া লোকৰ সেৱা কৰিলে, সেইগৰাকী মাদাৰ টেৰেজাক যেতিয়া সন্তৰ উপাধি দিয়া হ'ব, তেতিয়া সকলো ভাৰতীয়ৰ গৰ্ব হোৱাটো তেনেই স্বাভাৱিক। 4 ছেপ্টেম্বৰত এই যে সমাৰোহ হ'ব, তাত 125 কোটি দেশবাসীৰ তৰফৰ পৰা আমাৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰচেষ্টাত এটি প্ৰতিনিধি দল তালৈ প্ৰেৰণ কৰা হ'ব। সন্তসকলৰ পৰা, ঋষিমুনিৰ পৰা, মহাপুৰুষসকলৰ পৰা প্ৰতিটো মুহূৰ্ততে আমি কিবা নহয় কিবা কথা শিকিব পাৰোঁ। আমি কিবা নহয় কিবা পাই থাকিম, শিকি থাকিম আৰু নিশ্চয় কিবা ভাল কাম কৰি থাকিম। মোৰ প্ৰিয় দেশবাসী, বিকাশে যেতিয়া গণ আন্দোলনৰ ৰূপ লয়, তেতিয়া কেনে বৃহৎ পৰিৱৰ্তন সাধিত হয়। জনশক্তি ঈশ্বৰৰে এক ৰূপ বুলি মানি লোৱা হয়। বিগত দিনত ভাৰত চৰকাৰে 5খন ৰাজ্য চৰকাৰৰ সহযোগত স্বচ্ছ গংগাৰ বাবে, গংগা পৰিষ্কৰণৰ বাবে জনগণক জড়িত কৰাৰ এক সফল প্ৰয়াস কৰিলে। চলিত মাহৰ 20 তাৰিখে এলাহাবাদত সেইসকল লোকক আমন্ত্ৰিত কৰা হ'ল যিসকল গংগাৰ পাৰত অৱস্থিত গাঁওবোৰৰ গাঁওবুঢ়া। পুৰুষো আছিল, মহিলাও আছিল। তেওঁলোক এলাহাবাদলৈ আহিল আৰু গংগাৰ পাৰত অৱস্থিত গাঁওবোৰৰ গাঁওবুঢ়াসকলে মা গংগাক সাক্ষী কৰি শপত ল'লে যে গংগাৰ পাৰৰ গাঁওবোৰত মুকলিত শৌচ কৰাৰ পৰম্পৰা তৎকালে বন্ধ কৰা হ'ব, শৌচালয় নিৰ্মাণৰ অভিযান চলাব আৰু গংগা পৰিষ্কাৰকৰণৰ বাবে সম্পূৰ্ণৰূপে সহযোগ কৰিব আৰু গংগা নদীক অপৰিষ্কাৰ হ'বলৈ নিদিব। এনেদৰে গাঁৱৰ মুৰব্বীসকলে এলাহাবাদলৈ অহাৰ বাবে, কোনোজন উত্তৰাখণ্ডৰ পৰা আহিছে, কোনোজন উত্তৰ প্ৰদেশৰ পৰা আহিছে, কোনো বিহাৰ, কোনোবা ঝাৰখণ্ড, কোনোবা পশ্চিমবংগৰ পৰা আহিছে, মই তেওঁলোকৰ শলাগ লৈছোঁ। মই ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়ৰ সেই মন্ত্ৰীসকলক অভিনন্দন জনাইছোঁ যিসকলে এই কল্পনাক বাস্তৱায়িত কৰিলে। মই সেই 5খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো ধন্যবাদ জনাইছোঁ। তেওঁলোকে গংগা নৈ পৰিষ্কাৰ কৰাৰ বাবে, জনশক্তিক জড়িত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। মোৰ প্ৰিয় দেশবাসী, কিছুমান কথাই মাজে মাজে মোক বাৰুকৈয়ে চুই যায় আৰু যিসকলে ইয়াৰ কল্পনা কৰে তেওঁলোকৰ প্ৰতি মোৰ মনত বিশেষ আদৰ আছে। 15 জুলাইৰ দিনা ছত্তীশগড়ৰ কবীৰধাম জিলাৰ প্ৰায় 1700তকৈও অধিক বিদ্যালয়ত 25 লাখতকৈও অধিক বিদ্যাৰ্থীয়ে সামূহিক ৰূপত নিজৰ পিতৃ মাতৃলৈ চিঠি লিখিলে। কোনোবাই ইংৰাজীত লিখিলে, কোনোবাই হিন্দীত লিখিলে, কোনোবাই ছত্তীশগড়ী ভাষাত চিঠি লিখি নিজৰ পিতৃ মাতৃক ক'লে যে তেওঁলোকৰ ঘৰত শৌচালয় থকা উচিত। শৌচালয় নিৰ্মাণৰ তেওঁলোকে দাবী তুলিলে। কিছুমানে এনেকৈও লিখিলে যে এইবাৰ নিজৰ জন্মদিন পালন নকৰিলেও হ'ব, কিন্তু শৌচালয় নিশ্চয়কৈ নিৰ্মাণ কৰিব লাগিব। 7ৰ পৰা 17 বছৰ বয়সৰ এই শিশুহঁতে এনে এক কাম কৰিলে আৰু ইয়াৰ আৱেগিক প্ৰভাৱ এনে হ'ল যে চিঠি পোৱাৰ পিছত পিছদিনা বিদ্যালয়লৈ আহোঁতে তেওঁলোকৰ পিতৃ মাতৃয়ে শিক্ষাগুৰুলৈ একোখনকৈ চিঠি পঠিয়ালে, য'ত প্ৰতিশ্ৰুতি দিলে যে নিৰ্দিষ্ট দিনৰ ভিতৰত তেওঁলোকে শৌচালয় নিৰ্মাণ কৰিব। যি এনে কল্পনা কৰিলে তেওঁকো অভিনন্দন, যি এনে প্ৰয়াস কৰিলে সেই বিদ্যাৰ্থীসকলকো অভিনন্দন, আৰু সেই পিতৃ মাতৃসকলক বিশেষ অভিনন্দন যিসকলে নিজৰ সন্তানৰ চিঠিখনক গুৰুত্ব সহকাৰে লৈ শৌচালয় নিৰ্মাণৰ কাম কৰাৰ সিদ্ধান্ত ললে। এনেবোৰ কামেই আমাক প্ৰেৰণা যোগায়। কৰ্ণাটকৰ কোপ্পাল জিলাৰ 16 বছৰীয়া কন্যা মলাম্মা, তেওঁতো নিজ পৰিয়ালৰ বিৰুদ্ধে সত্যাগ্ৰহ কৰিলে, তেওঁ হেনো খোৱা বোৱাও এৰি দিলে, আৰু সেয়াও নিজৰ কাৰণে কিবা বিচাৰি নহয়, ভাল কাপোৰ বিচাৰি নহয়, মিঠাই খাবলৈ বিচাৰি নহয়। মল্লাম্মাই জেদ ধৰিলে যে তেওঁলোকৰ ঘৰত শৌচালয় নিৰ্মাণ কৰিব লাগিব। পৰিয়ালৰ আৰ্থিক অৱস্থাও টনকিয়াল নাছিল, কিন্তু মল্লাম্মাও নিজ দাবীত অটল আছিল আৰু সত্যাগ্ৰহ বন্ধ কৰিবলৈ একেবাৰে সাজু নাছিল। গাঁওখনৰ মুৰব্বী মহম্মদ ছফিয়ে গম পালে মল্লাম্মাই শৌচালয় নিৰ্মাণ কৰা সত্যাগ্ৰহৰ কথা। তেতিয়া তেওঁ কি কৰিলে জানেনে? তেওঁ 18,000 টকা যোগাৰ কৰিলে আৰু এসপ্তাহৰ ভিতৰতে শৌচালয় নিৰ্মাণ কৰাই দিলে। এই মল্লাম্মা নামৰ ছোৱালীজনীৰ জেদভাৱৰ শক্তি চাওক আৰু মহম্মদ ছফিৰ দৰে গাঁও প্ৰধানলৈ চাওক। সমস্যাৰ সমাধানৰ পথ কিদৰে মুকলি হয়, এয়াই জনশক্তি। প্ৰিয় দেশবাসী, স্বচ্ছ ভাৰত এতিয়া প্ৰত্যেক ভাৰতীয়ৰে এক স্বপ্ন, এক সংকল্পত পৰিণত হৈছে। একাংশ ভাৰতীয়ই ইয়াক জীৱনৰ উদ্দেশ্য হিচাপেও গ্ৰহণ কৰিছে। প্ৰত্যেকেই কিবা নহয় কিবা প্ৰকাৰে এই অভিযানত আত্মনিয়োগ কৰিছে। বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ উদ্যোগ লোৱাৰ খবৰ আহি থাকে। ভাৰত চৰকাৰে এক পৰিকল্পনা গ্ৰহণ কৰিছে আৰু জনসাধাৰণলৈ আহ্বান জনাইছে যে আপোনালোকে স্বচ্ছতাক লৈ 2-3 মিনিটৰ একোখন চুটি ছবি নিৰ্মাণ কৰক আৰু ভাৰত চৰকাৰলৈ পঠাই দিয়ক। ৱেবছাইটত ইয়াৰ বিতং বিৱৰণ পাব। সেইবোৰৰ মাজত প্ৰতিযোগিতা হ'ব আৰু অহা 2 অক্টোবৰৰ গান্ধী জয়ন্তীত বিজয়ীসকলক বঁটা প্ৰদান কৰা হ'ব। মই টিভি চেনেলসমূহকো কওঁ যে আপোনালোকেও এনেধৰণৰ চুটি ছবি আহ্বান কৰি প্ৰতিযোগিতাৰ আয়োজন কৰক। সৃজনীশীলতায়ো স্বচ্ছতা অভিযানক এক শক্তি প্ৰদান কৰিব পাৰে। নতুন শ্লোগান পোৱা যাব, নতুন পদ্ধতিৰ বিষয়ে অৱগত হ'ব পৰা যাব, নতুন প্ৰেৰণা পোৱা যাব, আৰু এই সকলোবোৰ জনসাধাৰণৰ সহযোগত, শিল্পীসকলৰ সহযোগত সম্ভৱপৰ হ'ব। আজিকালি মোবাইল ফোনৰ কেমেৰাৰেই ছবি নিৰ্মাণ কৰিব পাৰি। তাৰ বাবে কোনো ডাঙৰ ষ্টুডিঅ' বা কেমেৰাৰ প্ৰয়োজন নাই। আহক, আগুৱাই আহক, আপোনালোকক সাদৰ আমন্ত্ৰণ জনাইছোঁ। প্ৰিয় দেশবাসী, ভাৰতৰ সদায়ে এই চেষ্টা অব্যাহত আছে যে আমাৰ চুবুৰীয়াৰ সৈতে আমাৰ সম্বন্ধ গভীৰ হওক, সহজ হওক, আমাৰ সম্বন্ধ জীৱন্ত হওক। অলপতে এটা বৰ গুৰুত্বপূৰ্ণ কাম সম্পন্ন হৈছে। আমাৰ আদৰণীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াই কলকাতাত আকাশবাণী মৈত্ৰী চেনেল শীৰ্ষক এক নতুন কাৰ্যসূচীৰ আৰম্ভণি কৰিলে। বহুতে ভাবিব পাৰে, ৰাষ্ট্ৰপতিয়েনো এটা ৰেডিঅ' চেনেলৰ উদ্বোধন কৰিব লাগেনে? কিন্তু ই সামান্য বা সাধাৰণ ৰেডিঅ' চেনেল নহয়, এক অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ। আমাৰ কাষতে বাংলাদেশ আছে। আমি জানো যে বাংলাদেশ আৰু পশ্চিমবংগৰ সাংস্কৃতিক সাম্ৰাজ্যখন একে। সেয়ে এইফালে আকাশবাণী মৈত্ৰী আৰু সিফালে বাংলাদেশ বেতাৰ বা অনাতাৰ বাংলাদেশ। তেওঁলোকে পৰস্পৰৰ মাজত অনুষ্ঠান বিনিময় কৰিব আৰু দুয়োপক্ষৰে শ্ৰোতাই আকাশবাণীৰ আনন্দ উপভোগ কৰিব। পিপল টু পিপল কণ্ট্ৰেক্টৰ ক্ষেত্ৰত আকাশবাণীৰ বৰঙণি সৰ্বাধিক। মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে ইয়াৰ শুভাৰম্ভ কৰিলে। এই কাৰ্যত আমাৰ সৈতে যোগদান কৰাৰ বাবে বাংলাদেশকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বৈদেশিক নীতিত বৰঙণি যোগোৱাৰ বাবে আকাশবাণীৰ বন্ধুসকলকো মই অভিনন্দন জনাইছোঁ। প্ৰিয় দেশবাসী, আপোনালোকে মোক প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰিলেও ময়ো আপোনালোকৰ দৰেই এজন মানুহ। কেতিয়াবা কেতিয়াবা কিছুমান স্পৰ্শকাতৰ ঘটনাই মোৰ মনটোক বৰ বেছিকৈ চুই যায়। এনেবোৰ ঘটনাই নতুন শক্তি যোগায়, প্ৰেৰণা যোগায়, আনকি দেশবাসীৰ বাবে কিবা এটা কাম কৰাৰ ক্ষেত্ৰতো প্ৰেৰণা যোগায়। কেইদিনমান আগেয়ে মই এখন চিঠি পালোঁ যিখনে মোৰ মন চুই গ'ল। চিঠিখন লিখিছে অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষয়িত্ৰী, 84 বছৰীয়া এগৰাকী মাতৃয়ে। নামটো প্ৰকাশ নকৰিবলৈ তেখেতে দঢ়াই দঢ়াই কোৱা বাবে নামটো মই জনাব নোৱাৰিম, কিন্তু চিঠিখনৰ সাৰ কথাখিনি এনেধৰণৰ। তেখেতে লিখিছে, আপোনাৰ আবেদন অনুসৰিয়েই ময়ো গেছ ছাবচিডি ত্যাগ কৰিছিলোঁ আৰু কথাটো পাহৰিও গৈছিলোঁ। কিছুদিন আগেয়ে দুগৰাকীমান ব্যক্তি আহি আপুনি মোলৈ লিখা এখন পত্র মোক দি গলহি। এই গেভিত আপৰ বাবে এখন ধন্যবাদ সূচক পত্ৰ। মোৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই পত্ৰখন পদ্মশ্ৰীতকৈ কোনোগুণে কম নহয়। দেশবাসী, আপোনালোকো জ্ঞাত যে মই এটা প্ৰয়াস কৰিছিলোঁ, যিসকলে গেছ ছাবচিডি ত্যাগ কৰে তেওঁলোকলৈ মই এখন ধন্যবাদ সূচক পত্ৰ দিম, আৰু মোৰ কোনোবা প্ৰতিনিধিয়ে সেয়া যথাস্থানত যাতে দিয়েগৈ। 1 কোটিতকৈ অধিক লোকলৈ পত্ৰ লিখাৰ মোৰ প্ৰচেষ্টা অব্যাহত আছে। মোৰ সেই পৰিকল্পনাৰেই অংশ মাতৃগৰাকীয়ে লিখা এই চিঠিখন। চিঠিখনত তেখেতে আৰু লিখিছে যে আপুনি এইটো এটা বৰ ভাল কাম কৰিছে, দুখীয়া মাতৃসকলক চৌকাৰ ধোঁৱাৰ পৰা মুক্তি দিয়াৰ আপোনাৰ এই অভিযানৰ বাবে। কিছুদিনৰ পিছতে 90 বছৰ হ'বলগীয়া এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীয়ে 50,000 টকাৰ এটা অনুদান আগবঢ়াইছোঁ। মাতৃসকলক চৌকাৰ ধোঁৱাৰ পৰা মুক্তি দিয়াৰ অভিযানত এই ধনৰাশি কামত লগাব। কল্পনা কৰিব পাৰেনে, শিক্ষকতা কৰি অৱসৰ লোৱা এগৰাকী মাতৃয়ে 50,000 টকা মাতৃসকলক চৌকাৰ পৰা ধোঁৱামুক্ত কৰা অভিযান আৰু গেছ সংযোগৰ বাবে আগবঢ়াইছে, তাকো পেঞ্চনৰ ধনৰাশিৰ পৰা। কথাটো 50,000 টকাৰ নহয়, গুৰুত্বপূৰ্ণ কথাটো হৈছে সেইগৰাকী মাতৃৰ মনোভাৱৰ। এনে কোটি কোটি মাতৃভগ্নীৰ আশীৰ্বাদ মোৰ দেশখনৰ ভৱিষ্যতৰ বাবে ভৰসা, দেশখনক শক্তিবান কৰি গঢ়ি তোলাৰ বাবে এইবোৰ উৎসাহজনক কথা। চিঠিখনত মোক প্ৰধানমন্ত্ৰীৰ ৰূপত সম্বোধন কৰা নাই, পোনপটীয়াভাৱে মোদী ভাই বুলিহে সম্বোধন কৰিছে। মই এইগৰাকী মাতৃৰ লগতে ভাৰতৰ সেই কোটি কোটি মাতৃকো প্ৰণাম যাচিছোঁ, যিসকলে নিজে দুখ কষ্টত থাকিও কাৰোবাৰ ভালৰ বাবে কিবা নহয় কিবা এটা কৰাৰ বাবে প্ৰয়াস কৰে। মোৰ প্ৰিয় দেশবাসী, যোৱা বছৰটো খৰাঙৰ বাবে আমি অসুবিধাত পৰিছিলোঁ, এইবাৰ আগষ্ট মাহত বানপানীয়ে আমাক কঠিন অৱস্থাৰ সন্মুখীন কৰালে। দেশৰ কোনো কোনো ঠাইত কেইবাবাৰো বানপানী হ'ল। ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, স্থানীয় নিকায়, সামাজিক সংস্থা, নাগৰিক সমাজ ইত্যাদিয়ে যিমান পাৰে সহায় কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা চলালে। বানপানীৰ খবৰৰ মাজতে এনে কিছুমান খবৰো আছে যিবোৰ স্মৰণ কৰাটো প্ৰয়োজনীয়। একতাৰ শক্তি, একতাৰ যাত্ৰাৰ পৰিণাম কি, এই আগষ্ট মাহটোৱে আমাক স্মৰণ কৰায়। 2016ৰ আগষ্ট মাহতে ৰাজনৈতিকভাৱে বিৰোধী দলসমূহ, পৰস্পৰক সমালোচনা কৰিবলৈ চেলু বিচাৰি ফুৰা দলসমূহ, সমগ্ৰ দেশৰে 90টাতকৈ অধিক ৰাজনৈতিক দল তথা সংসদৰ ভিন ভিন দলে GST বিধেয়কখন গৃহীত কৰিলে। সকলো দলেই ইয়াৰ বাবে প্ৰশংসাৰ পাত্ৰ। এক উদ্দেশ্যেৰে কাম কৰিলে কিমান ডাঙৰ কাম হয় ই তাৰেই উদাহৰণ। সেইদৰে কাশ্মীৰ প্ৰসংগতো, বৰ্তমান কাশ্মীৰৰ স্থিতিক লৈ সকলো দলেই একমুখে একেশ্বৰে সমৰ্থন জনালে, বিশ্ববাসীলৈও এক বাৰ্তা প্ৰেৰণ কৰিলে, বিচ্ছিন্নতাবাদীসকলেও এটা বাৰ্তা লাভ কৰিলে, কাশ্মীৰৰ নাগৰিকসকলেও আমাৰ সংবেদনাৰ সংবাদ লাভ কৰিলে। কাশ্মীৰ প্ৰসংগত ৰাজনৈতিক দলসমূহৰ সৈতে কৰা আলোচনাত এটা কথাই প্ৰতীয়মান হ'ল যে একতা আৰু মমতাই হ'ল মূল মন্ত্ৰ। আমাৰ সকলোৰে মত, 125 কোটি ভাৰতীয়ৰ মত, গাঁও প্ৰধানৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীলৈকে এটাই মত যে কাশ্মীৰত যদি কোনো যুৱক বা সুৰক্ষাকৰ্মীৰ মৃত্যু হয়, সেয়া আমাৰ ক্ষতি, দেশখনৰ ক্ষতি। কম বয়সীয়া যুৱকসকলক ঢাল কৰি কাশ্মীৰত অশান্তি বিয়পাব খোজাসকলে জানি থওক, এটা সময়ত এই যুৱকসকলৰ আগত তেওঁলোক জবাবদিহি হ'ব লাগিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশখন অতি বিশাল, বৈচিত্ৰ্যৰে ভৰপূৰ। এনে এখন বৈচিত্ৰ্যৰে ভৰপূৰ দেশক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰতিগৰাকী নাগৰিকে, আমাৰ সমাজে, চৰকাৰে, সকলোৱেই একতাক অধিক শক্তিশালী কৰি তুলিব পৰা, উজ্বলাই তুলিব পৰা কথাবোৰক অধিক গুৰুত্ব দিব লাগিব। দেশৰ ভৱিষ্যত তেহে উজ্জ্বল হ'ব। মোৰ দেশৰ 125 কোটি জনগণৰ শক্তিৰ প্ৰতি মোৰ আস্থা আৰু ভৰসা আছে। আজিলৈ ইমানেই, অশেষ ধন্যবাদ।
ইমান পৰে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত প্ৰদান কৰা মন কী বাতৰ অসমীয়া ৰূপান্তৰ শুনিলে। এই ৰূপান্তৰ আকাশবাণীৰ অসমৰ কেওটা কেন্দ্ৰই প্ৰচাৰ কৰিলে।